দ্বিতীয় তিমোথীয় অধ্যায় 4। মই ঈশ্বৰৰ সাক্ষাতে আৰু জীয়া আৰু মৰা লোকৰ ভাবি বিচাৰকৰ্তা খ্ৰীষ্ট যীশুৰ সাক্ষাতে তেওঁৰ আবিৰ্ভাৱ আৰু ৰাজ্যৰ শপথ দি এই দৃঢ় আজ্ঞা দিছোঁ, তুমি বাক্য ঘোষণা কৰা, সময়ত আৰু অসময়তো উৎসাহী হোৱা, সম্পূৰ্ণ চিৰসহিষ্ণুতা আৰু উপদেশেৰে অনুযোগ কৰা, ডবিওৱা আৰু উদগোৱা, কিয়নো যি কালত মানুহবিলাকে নিৰাময় শিক্ষা সহন নকৰিব কিন্তু খজুৱা কাণৰ মানুহ হৈ নিজ নিজ অভিলাষ অনুসাৰে নিজলৈ দমে দমে শিক্ষক কৰি ল'ব আৰু সত্যৰ পৰা কাণ ঘূৰাই গল্পকথাৰ নিমিত্তে অপথে যাব, এনে কাল আহিব। কিন্তু তুমি সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা, ক্লেশ সহন কৰা, শুভবাৰ্তা প্ৰচাৰকৰ কাৰ্য কৰা, তোমাৰ পৰিচৰ্যা কৰ্ম সম্পূৰ্ণ কৰা, কিয়নো সম্প্ৰতি মই নৈবেদ্যস্বৰূপে ধৰা হৈছো আৰু মোৰ প্ৰাণ নৌকা মেলিবৰ সময় উপস্থিত হৈছে। মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলো, নিৰূপিত পথৰ শেষলৈকে দৌৰিলো, বিশ্বাস ৰাখিলো। এতিয়াৰে পৰাই মোৰ নিমিত্তে ধাৰ্মিকতা ৰূপ কীৰ্তি ৰাখি থোৱা হৈছে। ধাৰ্মিক বিচাৰকৰ্তা প্ৰভুৱে সেইদিনা তাক মুখ দিব, কেৱল মোকেই নহয় কিন্তু তেওঁৰ আবিৰ্ভাৱক প্ৰেম কৰা সকলোকে দিব। মোৰ ইয়ালৈ সোনকালে আহিবলৈ তুমি যত্ন কৰা, কিয়নো ডিমাই এই বৰ্তমান সংসাৰক প্ৰেম কৰাত মোক ত্যাগ কৰি থিছলনিকিলৈ গ'ল, ক্ৰিছকেণ্ট গালাতিয়ালৈ আৰু তিত ডালমাতিয়ালৈ গ'ল, কেৱল লুকহে মোৰ লগত আছে। তুমি মাৰ্কক লগত লৈ আহিবা, কিয়নো তেওঁ পৰিচৰ্যা কৰ্মত মোলৈ উপকাৰী। তুখিকক ইফিছলৈ পঠালো। ত্ৰোৱা নগৰত মই যি বৰ চোলাটো কাৰ্পৰ হাতত এৰি আহিলো, তুমি আহোঁতে তাক আৰু পুস্তকবোৰ, বিশেষকৈ চলেৰ পুস্তকবোৰ লৈ আহিবা। আলেকজাণ্ডাৰ কহাৰে মোৰ বহুত অপকাৰ কৰিলে, তেওঁৰ কৰ্ম অনুসাৰে প্ৰভুৱে তেওঁক প্ৰতিফল দিব। তেওঁলৈ তুমিও সাৱধান হোৱা, কিয়নো তেওঁ অতিশয়ৰূপে আমাৰ বাক্যৰ প্ৰতিৰোধ কৰিছে। মই প্ৰথমবাৰ নিজৰ পক্ষে উত্তৰ দিয়া সময়ত কোনেও মোৰ ফলীয়া হৈ উপস্থিত নহ'ল, সকলোৱে মোক ত্যাগ কৰিলে, এই তেওঁবিলাকলৈ গণিত নহওঁ। কিন্তু মোৰ দ্বাৰাই যেন ঘোষণা কাৰ্য সিদ্ধ হয় আৰু সকলো পৰজাতিয়ে যেন শুনিবলৈ পায়, এই কাৰণে প্ৰভুৱে মোৰ ওচৰত থিয় হৈ মোক বলৱান কৰিলে, তাতে মই সিংহৰ মুখৰ পৰা উদ্ধাৰ পালো। প্ৰভুৱে মোক সকলো দুষ্কৰ্মৰ পৰা উদ্ধাৰ কৰি তেওঁৰ স্বৰ্গৰাজ্যৰ অৰ্থ ৰক্ষা কৰিব, তেওঁৰ মহিমা সদা সৰ্বদাই হওক, আমেন। তুমি প্ৰিস্কা আৰু আক্কিলাক আৰু আনিচিফৰৰ ঘৰবিলাকক মংগলবাদ দিবা, ইৰাষ্ট কৰিন্থত থাকি। কিন্তু ত্ৰফিম নৰিয়া পৰাত মই তেওঁক মিলিত থৈ আহিলো, তুমি যাৰ কালি আগে আহিবলৈ যত্ন কৰা। উবুল, পুডেণ্ট আৰু লীন আৰু ক্লৌডিয়া ভনী আৰু সকলো ভায়ে তোমাক মংগলবাদ কৰিছে। প্ৰভু তোমাৰ আত্মাৰ লগত থাকক, তোমালোকৰ লগত অনুগ্ৰহ থাকক।